জিহিজকেল 38 অধ্যায়। অন্তিম কালত গোগে ইজৰাইলক আক্ৰমণ কৰা, গোগৰ বিনাশ। পাছত যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু কলে, হে মনুষ্য সন্তান, মাগুক দেখিও ৰুছ, মেছেক আৰু টুবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰা, তাৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহুৱাই এই কথা কৈছে, চোৱা, ৰুছ, মেছেক আৰু টুবলৰ অধিপতি সেই গোগ, মই তোমাৰ বিপক্ষ, মই তোমাক ওলোটাম আৰু তোমাৰ জামু দাঁতৰ গুৰিত আকোটা লগাম, আৰু তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্য সামন্তকে উলিয়াম, তেওঁলোক আটাইবোৰ সুসজ্জিত ফৰ আৰু ঢাল ধৰা মহাদৌল, তেওঁলোক আটাইবোৰ তৰোৱালধাৰী, তেওঁলোকৰ লগত পাৰস্য, কোচ আৰু পুত আছে, তেওঁলোক আটাইবোৰ ঢাল লোৱা আৰু হিৰুৰক্ষক টুপি পিন্ধা, গোমৰ আৰু তাৰ আটাই দৌলসমূহ উত্তৰৰ অন্তভাগত থকা টুকমাৰ বংশৰ আৰু তাৰ আটাই দৌলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে, তুমি যুগুত হোৱা, নিজকে যুগুত কৰা, তুমি নিজৰ ওচৰত গোট খোৱা দৌলসমূহে সৈতে যুগুত হোৱা আৰু তুমি তেওঁলোকৰ ৰখীয়া হোৱা, বহুদিনৰ পাছত তোমাৰ সৈন্যসমূহ গোটোৱা হ'ব, তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতিসমূহৰ পৰা গোটোৱা লোকসকলৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইজৰাইলৰ পৰ্বতবোৰলৈ বছৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা, কিন্তু সেই দেশৰ লোকসকলক জাতিবোৰৰ মাজৰ পৰা উলিওৱা হ'ল আৰু তেওঁলোক আটাই নিৰাপদে বাস কৰিছে, তুমি উঠি ধুমুহাৰ দৰে যাত্ৰা কৰিবা, তুমি আৰু তোমাৰ আটাই দৌলসমূহে আৰু তোমাৰে সৈতে অনেক জাতিৰে মেঘৰ দৰে দেশ ঢাকিবা, প্ৰভু যিহুৱাই এইদৰে কৈছে, সেইদিনা তোমাৰ মনত নানা ভাৱ উদয় হ'ব আৰু তুমি কুকল্পনা কৰিবা আৰু তুমি কবা, লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ বৰ্তমানে বাস কৰা আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবোৰৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী আদি বস্তু অৰ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ গড় নোহোৱা গাঁও থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা সমূলি গড় ডাংকি কপাত নোহোৱাকৈ বাস কৰা লোকসকলৰ তালৈ যাম, চিবা দদান তচ্চিছৰ বণিকসকলৰ আৰু তাই আটাই ডেকা সিংহবোৰে তোমাক ক'ব, আপুনি লুট কৰিবলৈ জানো অহা নাই, বস্তু কাঢ়ি নিবলৈ, সোণৰ আৰু ৰূপৰ লৈ যাবলৈ, গৰু মেৰ ছাগ আদি অধিক লোটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দৌলসমূহক গোটোৱা নাই, এই হেতুকে হে মনুষ্য সন্তান, তুমি ভাৱবাণী প্ৰচাৰ কৰি গোগক কোৱা, প্ৰভু যিহুৱাই এই কথা কৈছে, সেইদিনা যেতিয়া মোৰ প্ৰজা ইজৰাইলে নিৰাপদে বাস কৰিব তেতিয়া তুমি জানো তাক নাজানিবা, সেইদৰে তুমি উত্তৰৰ অন্তভাগৰ নিজ ঠাইৰ পৰা যাত্ৰা কৰিবা আৰু তোমাৰে সৈতে অনেক জাতি যাব, তেওঁলোক আটাইবোৰ অশ্বাৰোহী, তেওঁলোক মহাদৌল আৰু পৰাক্ৰমী সৈন্য সামন্ত, তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইজৰাইলৰ অহিতে উঠি যাবা, সেই গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰকৃত হলে জাতিবোৰে মোক জানিবৰ কাৰণে শেষকালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম, প্ৰভু যিহুৱাই এই কথা কৈছে, ইজৰাইলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাৱবাণী প্ৰচাৰ কৰা মোৰ দাস ভাৱবাদীসকলৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে, আৰু প্ৰভু যিহুৱাই কৈছে, গোগ ইজৰাইল দেশৰ বিৰুদ্ধে যোৱাদিনা মোৰ নাকত সুধাগ্নি উঠিব, কিয়নো মোৰ অন্তজালাত আৰু কুধাগ্নিত মই কৈছো, ইজৰাইল দেশত সেইদিনা নিশ্চয় মহৎ কম্পন হ'ব, যে সমুদ্ৰৰ মাছ, আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰক জন্তু আৰু পৃথিৱীৰ ওপৰত থকা সকলো লোক মোৰ সন্মুখত কঁপিব আৰু পৰ্বতবোৰ পেলোৱা হ'ব, গৰা ঠাইবোৰ খহি পৰিব আৰু প্ৰত্যেক গড় মাটিৰে সমান হ'ব। আৰু প্ৰভু যীহুৱে কৈছে, মোৰ সকলো পৰ্বতত মই তাৰ অহিতে তৰোৱাল মাতিম, প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাই বিৰুদ্ধে হ'ব, আৰু মই মহামাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম, আৰু মই তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি আৰু গন্ধক বৰষাম, আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম, তেতিয়া মই যে যীহোৱা ইয়াক তেওঁলোকে জানিব।